এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা। পঞ্চায়ত সন্মিলন আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষৰ কাৰ্যসূচীত অংশ লোৱাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দুদিনীয়া ভ্ৰমণসূচীৰে আজি সন্ধিয়া গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হয়। বিমান বন্দৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আদৰণি জনায়। এই কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, অগপ সভাপতি অতুল বৰা, ফণীভূষণ চৌধুৰীকে ধৰি কেইবাগৰাকী নেতাৰ লগতে ভালেমান প্ৰশাসনীয় লোক উপস্থিত থাকে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কাইলৈ পুৱা অসম ৰাজভৱনৰ নতুন গৃহ উদ্বোধন কৰিব। গৃহমন্ত্ৰী শ্ৰীশ্বাহে আবেলিলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষৰ উদ্বোধনী কাৰ্যসূচীত অংশ ল'ব। ইয়াৰ পাছত তেওঁ খানাপাৰাত হ'বলগীয়া পঞ্চায়ত প্ৰতিনিধি সন্মিলনত অংশগ্ৰহণ কৰিব। গুৱাহাটী মহানগৰীত আজি বিয়লিৰ ভাগত হোৱা এজাক ধাৰাসাৰ বৰষুণৰ ফলত বিভিন্ন অঞ্চল প্লাবিত হৈ পৰে। বৰষুণৰ ফলত যোৰাবাট, খানাপাৰা, হাতীগাঁও, ৰুক্মিণী নগৰ, ভেটাপাৰাকে ধৰি বিভিন্ন অঞ্চল কৃত্ৰিম বানত বুৰ যায়। 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ঠায়ে ঠায়েও কৃত্ৰিম বানৰ সৃষ্টি হয়। মহানগৰীৰ বিভিন্ন অঞ্চলত হোৱা তীৱ যানজঁটৰ পৰিপ্ৰেক্ষিতত কৰ্মস্থলীৰ পৰা গৃহ অভিমুখী লোকসকলৰ লগতে অন্যান্য পথচাৰীসকল কেইবাঘণ্টা জুৰি পথত আবদ্ধ হৈ থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। ইপিনে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী 24 ঘণ্টাত গুৱাহাটী মহানগৰীৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত 6 চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হ'ব পাৰে। সম্ভাৱ্য পৰিস্থিতিলৈ চাই ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গুৱাহাটীৰ জনসাধাৰণক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু সতৰ্ক হৈ থাকিবলৈ আহান জনাইছে। দৈনিক অহা যোৱা কৰা আৰু দূৰণিপতীয়া যাত্ৰীসকলক বৰষুণৰ সময়ছোৱাত অনাৱশ্যকীয় যাত্ৰা এৰাই চলি যাত্ৰাৰ পৰিকল্পনা কৰিবলৈ কোৱা হৈছে। দ এলেকা আৰু পাহাৰৰ কাষৰীয়া অঞ্চলৰ জনসাধাৰণক সম্ভাৱ্য পৰিস্থিতিৰ প্ৰতি সজাগ হৈ থাকিবলৈ সকীয়াই দিয়া হৈছে। জনসাধাৰণক লগতে স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা বতৰ সম্পৰ্কীয় খবৰ আৰু পৰামৰ্শাৱলী অনুসৰণ কৰিবলৈ কোৱা হৈছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনসাধাৰণক সময়ে সময়ে পৰিস্থিতিৰ বিষয়ে অৱগত কৰিব। কেন্দ্ৰীয় মন্ত্ৰীসভাই ফৰকাটিং আৰু নিউ তিনিচুকীয়াৰ মাজৰ 194 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেলপথ দ্বৈতকৰণত অনুমোদন জনোৱাৰ বাবে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাইছে। মন্ত্ৰীগৰাকীয়ে আজি সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে 3,634 কোটি টকা ব্যয় সাপেক্ষে ৰূপায়ণ কৰিবলগীয়া এই প্ৰকল্পই যোগাযোগ ব্যৱস্থা অধিক দ্ৰুত কৰি তুলিব আৰু সামগ্ৰী পৰিবহণৰ ব্যয় হ্ৰাস কৰিব। উল্লেখযোগ্য যে কেন্দ্ৰীয় মন্ত্ৰীসভাই কালি অসমৰ উপৰি কৰ্ণাটক, তেলেংগানা আৰু বিহাৰৰ বাবে মুঠ 12,328 কোটি টকা ব্যয় সাপেক্ষ 4টা প্ৰকল্পত অনুমোদন জনায়। এই প্ৰকল্পসমূহৰ জৰিয়তে ভাৰতীয় ৰেল নেটৱৰ্কত 565 কিলোমিটাৰ পথ সংযুক্ত হ'ব। আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শইকীয়াৰ পঞ্চম মৃত্যুবাৰ্ষিকী উপলক্ষে আন আন বছৰৰ দৰে এইবাৰো বাতৰি বিভাগৰ তৰফৰ পৰা এখন অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে মুকলি এই প্ৰতিযোগিতাৰ ভাষা অসমীয়া আৰু সময় 1 মিনিট নিৰ্ধাৰণ কৰা হৈছে। ইচ্ছুক প্ৰতিযোগীয়ে সাম্প্ৰতিক ঘটনাৱলী সম্পৰ্কত সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি আকাশবাণীৰ বাবে উপযুক্ত ৰূপত মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰত ৰেকৰ্ড কৰি MP3 ৰূপত 9761608099 9864393155 আৰু 9619686599 নম্বৰত হোৱাটছএপত পঠিয়াব লাগিব। 24 ছেপ্টেম্বৰৰ সন্ধিয়া 6 বজাৰ ভিতৰত লাভ কৰা হোৱাটছএপ বাৰ্তাহে প্ৰতিযোগিতাৰ বাবে বিবেচনা কৰা হ'ব। ইয়াৰ বাহিৰে আন কোনো ধৰণে দিয়া বাতৰিৰ বাৰ্তা গ্ৰহণযোগ্য নহ'ব। বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাৰ আৰু প্ৰমাণ পত্ৰৰে সন্মানিত কৰা হ'ব আৰু প্ৰথম বিবেচিত 3টা বাতৰি আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰিত প্ৰচাৰ কৰা হ'ব। ডিব্ৰুগড় জিলাৰ মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ এই মাহৰ অতিথি শীৰ্ষক আজি অনুষ্ঠিত কাৰ্যসূচীত যুৱ উদ্যোগী অবিনাশ পল্লৱ আৰু সিদ্ধাৰ্থ লালুঙে অংশগ্ৰহণ কৰে। বিদ্যালয়ৰ অধ্যক্ষ ডঃ অনুপজ্যোতি ভৰালীয়ে আদৰণি ভাষণেৰে আৰম্ভ কৰা অনুষ্ঠানটোত যুৱ উদ্যোগী দুয়োগৰাকীয়ে পাৱাৰ পইণ্ট উপস্থাপনৰ দ্বাৰা ষ্টক এক্সচেঞ্জ, শ্বেয়াৰ বজাৰ, মুদ্ৰাস্ফীতি, সঞ্চিত ধনৰ উপযুক্ত ব্যৱহাৰ ইত্যাদি বিষয়ে ছাত্ৰীসকলক বিতং তথ্য আৰু উদাহৰণসহ বুজাই দিয়ে। অনুষ্ঠানটোত মহাবিদ্যালয়খনৰ প্ৰবক্তাসকলৰ লগতে শিক্ষাৰ্থীসকলো উপস্থিত থাকে।